এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থাৰে দেশত নিৰ্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি ক্ৰয় কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। দেশৰ নিৰ্বাচন আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান আৰু প্ৰতিটো দলকে সমগুৰুত্ব প্ৰদান কৰা হয় বুলি আয়োগে প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল কৰা হ'ব বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে। 2036 চনৰ পূৰ্বে ৰাছিয়াই শুক্ৰগ্ৰহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থা ৰাখি ভাৰতীয় লোকসকলক দেশত নিৰ্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি এইসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি 11,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয় যে দেশে চক্ৰধাৰী মোহনৰ লেখীয়াকৈ একে উৎসাহেৰে ভাৰতক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ লগতে ভাৰতক এখন স্বনিৰ্ভৰযোগ্য দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। তেওঁ লগতে কয় যে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে অনাগত সময়ছোৱাত সমগ্ৰ দেশৰ নাগৰিকসকলক লাভান্বিত কৰাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে দ্বাৰকা এক্সপ্ৰেছৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধনৰ জৰিয়তে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত সংযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি ঘটিব। ইয়াৰ জৰিয়তে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ নাগৰিকসকল বহুলভাৱে উপকৃত হ'ব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ জনায় যে বৰ্তমানৰ চৰকাৰখনৰ বাবে সংস্কাৰৰ অৰ্থ হৈছে সকলো নাগৰিককে সামৰি দেশৰ উন্নতিৰ দিশে আগবঢ়া। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰণালী সুচল কৰাৰ বাবে এই চৰকাৰখন বদ্ধপৰিকৰ বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কেতবোৰ লক্ষ্য আগত ৰাখিহে প্ৰতিটো নীতিৰ নিৰ্ধাৰণ আৰু প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সমগ্ৰ দিল্লীবাসীৰ হৈ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি উদ্বোধন কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লগতে কম সময়ৰ ভিতৰত দিল্লী আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহৰ যান জঁটৰ সমস্যাৰ সমাধান কৰা। 10.1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বাৰকা এক্সপ্ৰেছৰ দিল্লী খণ্ডৰ নিৰ্মাণত 5,300 কোটি টকা ব্যয় হ'ব। এই খণ্ডই য়শোভূমি, DMRC, ব্লু এণ্ড অৰেঞ্জ লাইন্স, নিৰ্মাণ হ'বলগীয়া বিজুৱাচন ৰেলৱে ষ্টেচন আৰু দ্বাৰকাৰ বাছ আস্থানক সামৰি ল'ব। প্ৰায় 5,580 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা আলিপুৰৰ পৰা বাহাদুৰগড় আৰু ছোনিপাটৰ নতুন সংযোগী পথ দুটাই দিল্লীৰ ভিতৰ আৰু বাহিৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ লগতে ব্যস্ততাপূৰ্ণ মুকাৰবা চক, ধৌলাকুৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ যান জঁটৰ সমস্যা লাঘৱ কৰিব বুলি আশা ৰখা হৈছে। বিজেপিৰ নতুন দিল্লীত থকা মুখ্য কাৰ্যালয়ত দলৰ সংসদীয় পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু স্বাস্থ্যমন্ত্ৰী JP নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সংসদীয় পৰিষদৰ অন্যান্য সদস্যসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই বৈঠকত প্ৰধানকৈ উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা হোৱাৰ কথা আছে। যোৱা 6 আগষ্টত শাসনাধিষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ নেতাসকলে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে NDAৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি JP নাড্ডাক দায়িত্ব দিয়াৰ ক্ষেত্ৰত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা অহা বৃহস্পতিবাৰ ধাৰ্য কৰা হৈছে। 9 ছেপ্টেম্বৰত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিততে এই নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে। ভাৰতৰ নিৰ্বাচন আয়োগে আজি জনাইছে যে আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান আৰু কোনো ভেদাভেদহীনভাৱে প্ৰতিটো দলকে একেদৰে গুৰুত্ব প্ৰদান কৰা হয়। নতুন দিল্লীত আজি বিয়লি এখন সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে আয়োগে সাংবিধানিক দায়িত্বৰ পৰা কেতিয়াও পিছ পৰি নৰয়। তেওঁ লগতে এজন ব্যক্তিয়ে দুবাৰকৈ ভোটদান কৰাৰ অভিযোগ খণ্ডন কৰি তেওঁ ইয়াৰ প্ৰমাণ বিচাৰে যদিও উপস্থিত লোকসকলৰ সকলোবোৰ নিস্তব্ধ হৈ থাকে। আয়ুক্তজনে লগতে জানিবলৈ দিয়ে যে নিৰ্বাচন আয়োগে কোনো বৈষম্য অবিহনে সকলো শ্ৰেণী আৰু ধৰ্ম, ধনী দুখীয়া, বয়োজ্যেষ্ঠ, মহিলা আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি ভোটাৰসকলক সামৰি লৈছে। তেওঁ লগতে স্বচ্ছ নিকা ব্যৱস্থাৰ মাজত ভোট চুৰিৰ কোনোধৰণৰ কাৰ্য সমাপন হ'ব নোৱাৰে বুলিও দৃঢ়তাৰে জনায়। তেওঁ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ ভুল ত্ৰুটিসমূহ আঙুলিয়াই দি সেইসমূহ শুধৰাবলৈও নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোটদাতাসকল আৰু ৰাজনৈতিক দলসমূহে ভুলসমূহ শুধৰাই লোৱা বুলিও তেওঁ সাংবাদিকসকলক জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে বিহাৰৰ 7 কোটি ভোটদাতাই আয়োগক সমৰ্থন আগবঢ়াই থকাৰ সময়ত আয়োগৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰাটো অৰ্থহীন। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী দেৱীৰ পৰা।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ অনাগত বিধানসভা নিৰ্বাচনত বিশেষ বিস্তৃত পুনৰীক্ষণৰ জৰিয়তে বৰ্তমানৰ ভোটদাতাসকলৰ নাম নাইকিয়া কৰি নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্তিকৰণৰ চেষ্টা চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। এই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিহাৰৰ সাসাৰামৰ সুৱাৰহাৱাই আড্ডা ময়দানত ভোটদাতাৰ অধিকাৰ সমদলৰ উদ্বোধনৰ পূৰ্বে এখন সভাত ভাষণ প্ৰদান কৰি শ্ৰীগান্ধীয়ে কয় যে বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ'ব। তেওঁ লগতে নিৰ্বাচন আয়োগৰ ভূমিকাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰে। দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ ভোটাধিকাৰ যাতে খৰ্ব নহয় ইয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে। লগতে তেওঁৰ দলে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ ভোটদানৰ ক্ষেত্ৰত হোৱা বিসংগতি ধৰা পেলাইছিল বুলিও জানিবলৈ দিয়ে। এই সমদলত কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আৰ জে ডি দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱ, চি পি আই এম এলৰ নেতা দীপাংকৰ ভট্টাচাৰ্য আৰু আই এন ডি এ আই মিত্ৰজোঁটৰ বহুতো দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে। 2036 চনৰ পূৰ্বে ৰাছিয়াই শুক্ৰ গ্ৰহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব। দেশখনৰ মহাকাশ গৱেষণা সংস্থাই জনাইছে যে দেশখনৰ এই নতুন মহাকাশ কাৰ্যসূচীৰ প্ৰাৰম্ভিক কাম কাজ 2026 বৰ্ষৰ জানুৱাৰী মাহত আৰম্ভ হ'ব। এই অভিযানত এখন লেণ্ডাৰ, এটা বেলুন প্ৰ'ব আৰু কক্ষপথত পৰিভ্ৰমণ কৰিব পৰা এখন মহাকাশযান অন্তৰ্ভুক্ত কৰা হ'ব। এই অভিযান 2034 পৰা 2036 চনৰ ভিতৰত আৰম্ভ হ'ব বুলি আশা কৰা হৈছে। লেপস্কিন সংস্থাৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ হ'বলগীয়া অভিযানৰ আৰ্হি সম্পূৰ্ণ হ'বলৈ দুবছৰ সময় লাগিব বুলি জানিব পৰা গৈছে। 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি 2024-25 বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত 47% অধিক বৃদ্ধি হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে মেক ইন ইণ্ডিয়া অভিযানৰ সাফল্যৰ বাবে যোৱা দশকত বৈদ্যুতিন সামগ্ৰীৰ উৎপাদন 3,100 কোটি ডলাৰৰ পৰা 13,300 কোটি ডলাৰলৈ বৃদ্ধি হৈছে। চৰকাৰে নিৰ্মাণ খণ্ডত দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে প্ৰয়াস চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে প্ৰয়াসৰ ফলস্বৰূপে দেশত মোবাইল ফোন নিৰ্মাণ গোটৰ সংস্থা সম্প্ৰতি 300ৰো অধিক হৈছে। 2014 চনত দেশত মাত্ৰ 2টা মোবাইল ফোন নিৰ্মাণ গোট আছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত সম্প্ৰতি মোবাইল ফোন আমদানিকাৰী নহয় বৰং বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাণকাৰী ৰাষ্ট্ৰ। বৈদ্যুতিন খণ্ডত কৰ্মসংস্থাপনৰ ন ন সুযোগ সৃষ্টি হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দুৰাংকা ফুটবল প্ৰতিযোগিতাত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা এখন কোৱাৰ্টাৰ ফাইনেল খেলত জামছেদপুৰ ফুটবল ক্লাবক 2-0 পৰাজিত কৰি দলটোৱে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেল খেলত মোহন বাগান ছুপাৰ জায়েণ্ট দলে ইষ্ট বেংগলৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থাৰে দেশত নিৰ্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি ক্ৰয় কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। দেশৰ নিৰ্বাচন আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে সমান আৰু প্ৰতিটো দলকে সম গুৰুত্ব প্ৰদান কৰা বুলি আয়োগে প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ'ব বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে। 2036 চনৰ পূৰ্বে ৰাছিয়াই শুক্ৰ গ্ৰহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব আৰু দুৰাংকা ফুটবল প্ৰতিযোগিতাত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।